নগাঁৱৰ দৰ্শন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত চলিত মাহৰ 8 অক্টোবৰৰ পৰা অনুষ্ঠিত হৈ আছে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ মেলা। ভাৰত চৰকাৰৰ হস্ততাঁত বস্ত্ৰ উন্নয়ন আয়ুক্তৰ সৈতন্যত আৰু তিৱা স্বায়ত্ত পৰিষদৰ সহযোগত নৰ্থ ইষ্ট পিপুল ডেভেলপমেণ্ট ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত হৈছে এই বাণিজ্য মেলা। আমি উপস্থিত হৈছিলোঁ এই মেলাৰ থলীত। আমি কথা পাতিছিলোঁ উদ্যোক্তাসকলৰ লগতে ব্যৱসায়ীসকলৰ লগত। 8 অক্টোবৰৰ পৰা অনুষ্ঠিত হৈ থকা এই মেলাখনৰ প্ৰসংগত বিদ্যুৎ ৰাণা পাটগিৰিয়ে এইদৰে কয়।
মোৰ নাম বিদ্যুৎ ৰাণা পাটগিৰি। ভাৰত চৰকাৰৰ হস্ততাঁত বস্ত্ৰ উন্নয়ন আয়ুক্তৰ সৌজন্যত আৰু তিৱা সাহিত্য পৰিষদৰ সহযোগত আৰু নৰ্থ ইষ্ট পিপুলছ ডেভেলপমেণ্ট ফেডাৰেশ্যনৰ উদ্যোগত অহা 21 অক্টোবৰলৈ দশন স্কুলৰ প্ৰাংগণত ভাৰত চৰকাৰৰ ৰাজ্যিক হস্ততাঁত বস্ত্ৰমেলা অনুষ্ঠিত হৈ থাকিব আৰু ইয়াত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা শিপনীয়ে এই মেলাখনত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলৰ হাতে বোৱা সাজ পোছাক সামগ্ৰী এই মেলাখনত প্ৰদৰ্শনীৰ বাবে ব্যৱস্থা কৰা হৈছে।
আমি ইয়াত দেখিছোঁ বহুকেইখন ষ্টল আছে। আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা হৈছে, ছিকিম আদি ঠাইৰ পৰা হৈছে।
আমাৰ ইয়াত ৰাজ্যিক হস্ততাঁত বস্ত্ৰমেলা নগাঁৱত জম্মু এণ্ড কাশ্মীৰৰ ষ্টল শ্বল পাচমিনা শ্বল তাৰপিছত খাদী ষ্টল বাঁহবেতৰ বস্তুৰ লগতে চাদৰ মেখেলা টচ মুগা চিল্ক ইত্যাদি বিভিন্ন ধৰণৰ সাজ পোছাক লগতে জি আই টেক আছাম গামোচা আৰু আৰনাই ৰাভা ষ্টল ইত্যাদি বিভিন্ন ধৰণৰ সাজ পোছাক আৰু ট্ৰেডিশ্যনেল ড্ৰেছ জনজাতীয় সাজ পোছাকবোৰ ইয়াতে ৰখাৰ ব্যৱস্থা কৰা হৈছে প্ৰদৰ্শনীৰ বাবে।
মানে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন জনগোষ্ঠীৰ যিটো পৰম্পৰাগত কাপোৰ বস্ত্ৰ তেওঁলোকৰ লোক সংস্কৃতি ইয়াত মানে পোৱা গৈছে।
হয় হয়। আৰু ইয়াত 4টা আমাৰ ফুড ষ্টলৰ ব্যৱস্থা কৰা হৈছে য'ত ধৰক আমাৰ যিসকল ছেল্ফ হেল্প গ্ৰুপৰ মহিলাই আচাৰ পিকল তেনেকুৱা ধৰণৰ বস্তু লগতে টেকেলি পিঠাৰ ব্যৱস্থাও কৰা হৈছে প্ৰদৰ্শনী আৰু ছেলৰ বাবে।
চৰকাৰৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ যোগেদি বিশেষকৈ ছেল্ফ হেল্প গ্ৰুপবিলাক আত্মসহায়ক গ্ৰুপ গোটবিলাকৰ কাৰণে কিবা ব্যৱস্থা কৰা হৈছে, তেওঁলোকৰ ষ্টল খোলাৰ ক্ষেত্ৰত কিবা সহায় কৰা হৈছেনে?
যিসকল পাৰ্টিচিপেণ্ট ইয়াতে আহিব তেখেতসকলক আমাৰ চৰকাৰৰ ফালৰ পৰা টি আই ডি এৰ ব্যৱস্থা কৰিব আৰু প্ৰত্যেকজন পাৰ্টিচিপেণ্টে ডেইলি 500 টকা কৰি তেখেতসকলৰ খৰচৰ বাবে দিয়াৰ ব্যৱস্থা কৰা হৈছে এজ পাৰ মানে স্কিম গাইডলাইনছ।
আৰু ইয়াত দেখিছোঁ এখন মুখ্য ষ্টেজৰ এখন ব্যৱস্থা দেখিছোঁ। ইয়াত নিশ্চয়কৈ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি, হস্ততাঁত মেলাৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যকলাপো নিশ্চয় থাকিব।
হয়, আমাৰ ইয়াতে ডেন্স প্ৰগ্ৰেম অলৰেডি হৈ গৈছে আৰু আমাৰ যোনটো সাংস্কৃতিক মঞ্চ আছে ইয়াতে ব্যৱস্থা কৰা হৈছে। তাত আমাৰ চেৰিমনিয়েল ইনগ্ৰেশ্যন হিচাপে এটা ইনগ্ৰেশ্যন প্ৰগ্ৰেমো ৰখা হৈছিলে 9 তাৰিখে, য'ত আমাৰ তিৱা সাহিত্য পৰিষদৰ এক্সিকিউটিভ মেম্বাৰসকল উপস্থিত আছে, তাৰপিছত NEPDFৰ প্ৰিন্সিপাল এডভাইজাৰ আছে আৰু নগাঁও জিলাৰ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট ডাইৰেক্টৰ বাইদেউ উপস্থিত আছে আৰু লগতে আমাৰ হেণ্ডলুম তথা নগাঁওবাসী ৰাইজো আমাৰ সেই ইনগ্ৰেশ্যনত উপস্থিত আছিলে।
বৰ্তমানলৈকে ৰাইজৰ যিটো সঁহাৰি কেনেদৰে দেখা গৈছে?
ৰাইজৰ সঁহাৰিটো আমি বহুত বেছি নহ'লেও খুবেই ভাল পাইছোঁ আৰু তেখেতসকলে যি ধেমাজি হওক বা আমাৰ লখিমপুৰ হওক, বৰপেটা হওক, চিৰাং হওক, কাৰ্বি আংলং হওক, নগাঁও হওক, মৰিগাঁও হওক, যিসকল শিপিনী আমাৰ বিভিন্ন ঠাইৰ পৰা আহিছে তেখেতসকলৰ পৰা আমি ভবা ধৰণে বিক্ৰীৰ ব্যৱস্থাটো হৈছে।
যিহেতু আৰু দিন আছে আৰু বহুত কেইদিনলৈকে থাকিব, পূজাৰ কেইদিনলৈকে আশা কৰা হৈছে আৰু মানে ইয়াৰ যথেষ্ট লোকৰ সমাগম হ'ব?
হয়, আমাৰ আমি আশা কৰিছোঁ পূজাৰ আগতেও আৰু অহাকালি পৰহিৰ ভিতৰত এটা ডাঙৰ সমাগম হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমি নগাঁও গোটেই জিলাতে আমি মাইকিঙৰ ব্যৱস্থা কৰিছোঁ। আমাৰ কি বুলি অটো টেম্পো দি আমি মাইকিঙৰ ব্যৱস্থা কৰাইছোঁ আৰু লগতে পাব্লিচিটিৰ ব্যৱস্থাও কৰা হৈ গৈছে অলৰেডি। পানীৰ সুবিধাটো ব্যৱস্থা কৰা হৈছে, ড্ৰিংকিং ৱাটাৰটো আনলিমিটেড ড্ৰিংকিং ৱাটাৰ ৰখা হৈছে আৰু লগতে আমাৰ যিখিনি ওচৰত স্বাস্থ্য সেৱা কেন্দ্ৰ আছে তেখেতসকলৰ লগতো কথা কোৱা হৈছে। ইভেন বাইদেউগৰাকী আহে ৰেগুলাৰ, তেখেতে স্বাস্থ্যৰ ক্ষেত্ৰত তেখেতে অলৰেডি কৰি আছে আৰু সেইখিনি ব্যৱস্থা কৰা হৈছে। যাৱতীয় যিখিনি সুবিধা লাগে বাথৰুমৰ ব্যৱস্থাখিনি কৰা হৈছে, পানীৰ ব্যৱস্থা কৰা হৈছে, খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে আৰু ৰাতি দিনে ৰাতি আমাৰ ছিকিউৰিটি 24 hours ছিকিউৰিটিৰ ব্যৱস্থা কৰা হৈছে যাতে কোনো ধৰণৰ অসুবিধা নহয় আৰু প্ৰশাসনৰ ফালৰ পৰা যিখিনি আমাৰ সহায় সহযোগিতা পাব লাগে সেইখিনি আমি পাই আছোঁ।
যিহেতু এইকেইটা মাহত স্বচ্ছতাৰ ওপৰত যথেষ্ট চৰকাৰে গুৰুত্ব দিছে, এই স্বচ্ছতাৰ ক্ষেত্ৰত আপোনালোকে
স্বচ্ছতাৰ ক্ষেত্ৰত আমি ধৰক ফিল্ডৰ মাজতে বহুতকেইটা ডাষ্টবিন ইনষ্টল কৰিছোঁ। চ' প্ৰত্যেক ডাষ্টবিনতে আমি ধৰক যিসকল পাৰ্টিচিপেণ্ট আছে তেখেতসকলক ডাষ্টবিনটো ব্যৱহাৰ কৰিবৰ কাৰণে আমি জনাই দিছোঁ আৰু তেখেতসকলে জনাব নালাগে, তেখেতসকলে নিজে ধৰক ডাষ্টবিনতে বস্তুখিনি পেলাই বাহিৰত নেপেলাই।
ধন্যবাদ।
ধন্যবাদ।
হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ মেলাত অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ উদ্যোগীসকলেও উৎপাদিত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰিছে। আহক এতিয়া আমি এই উদ্যোগীসকলৰ লগত কিছু কথা পাতোঁ।
মোৰ নাম ৰেজিনা বেগম।
ক'ৰ পৰা আহিছে?
হাজো কলিতা গৈছে।
কি কি আনিছে আপোনালোকে?
খাদীৰ চাট আছে, কুৰ্তা আছে, মেখেলা চাদৰ আছে, বেড কভাৰ আছে।
গুটৰনে কিহৰ এয়া?
এই গুটৰ নহয়, এইটো খাদী অফিচ হয়।
মোৰ নাম শ্ৰী নিত্যা খামন, মই চৰাইদেউ মৰাণৰ পৰা আহিছো। মোৰ কাপোৰ আছে মেখেলা চাদৰ, শাৰীও আছে, মোৰ এচি কটনৰ আছে, নুনি কটনৰ আছে, শ্লেপ কটনৰ আছে, শাৰী আছে, আপোনাৰ হোৱাইট টচত আছে, ঠিক তেনেধৰণৰ আৰু মানে গামোচা টচৰ আছে, পকোৱা সূতাৰ গামোচা আছে, তেনেধৰণৰ বস্তু আছে।
আপোনাৰ কাপোৰখিনি দেখি এনেকুৱা লাগিছে যেন মাৰ্কেটৰ পৰা কিনি আনি ইয়াত ব্যৱহাৰ কৰিছে।
পেকেটিং কৰা বস্তু এইবিলাক আমাৰ হাতে বোৱা কাপোৰ হয়।
হাতে
বোৱা আমাৰ ছচাইটি আছে, আমাৰ ছচাইটিৰ পৰা আমি 13 শাল আছে আমাৰ সদ্যহতে, তাৰ মাজতে তেনেকে চলি থাকে আৰু, মানে কিছুমানে সময় পালে আহে ববলৈ, নহ'লে মই নিজেও মই হেণ্ডলুমৰ মাষ্টাৰ টেনাৰ হয়, মই নিজেও মোৰ নিজৰ ব্যক্তিগত শাল আছে।
কিমান শাল আছে, কিমান মানুহ আপোনালোকে ইনক্লুড কৰিছে?
আমাৰতো ছচাইটিখনত 5 গাঁও সাঙুৰি লৈ পেলাই আছে, কিন্তু মানে একচুৱেলি মানে গোটেইখিনি শিপিনী নাহে আৰু, যি যি জানে তেখেতলোক আহে, মানে 13 শালৰ ভিতৰত 9 কণ্টিনিউ চলি থাকে।
ইয়াৰ সূতা, ইয়াৰ সামগ্ৰী
আমাৰ আৰ্ট ফেডৰ পৰা আমি উঠাওঁ, ৰিয়াং কাৰ্ড আছে, তাৰ পৰা উঠাওঁ,
কম দামত পায়।
হয় হয় হয়।
আপোনালোকৰ যিখিনি শিপিনী আছে তেওঁলোকে বিনামূলীয়া কিবা শাল কিবা সামগ্ৰী পাইছে নেকি?
এই সদ্য আগতে পাইছিলে, এতিয়া আকৌ সমৰ্থ ট্ৰেইনিং মৰাৰ পাছত আকৌ এতিয়া তেখেতলোকে পাব।
হয়, শাল পায় নেকি?
টকা তেনেকে পোৱা নাই, কিন্তু শাল আৰু ড্ৰাম এনেকে ঘৰ কিছুমান আঁচনি আহিছে, তেখেতলোকে সেইবিলাকত এপ্লাই কৰিছে, পাব। আমি মানে কিছুমান কাপোৰ উঠাব লাগে, এইবিলাক মিচিঙৰ কাপোৰ হয়, এইবিলাক হাতে বোৱা, মাটিশালত বোৱা, ইয়াতে এইযোৰ কাপোৰ আপুনি কোনো ডিফেক্ট নাপায়, এইযোৰ কাপোৰ ৰঙো নাযায় আপোনাৰ, একদম নেচাৰেল সূতাৰে ফুল বচা, মানে অবিকল মানে মিচিং কাপোৰ বুলি ক'লে চবে আৰু মানে আমাৰ
পচন্দ
কৰে। হয়, কিন্তু এইখন ফিল্ড অকমান আউটচাইড হ'ল।
মোৰ নাম ক্লেছমিনা চাংমা, কিন্তু মোৰ উত্তমৰ নামটো দীপা হেনলুম।
ক'ৰ পৰা আহিছে আপুনি?
মই চিৰাঙৰ পৰা আহিছোঁ।
ক'ৰ পৰা? চিৰাং জিলাৰ পৰা আহিছোঁ।
চিৰাং জিলাৰ পৰা।
এই কেনেকুৱা ব্যৱসায় নগাঁৱত?
গাঁৱত ব্যৱসায় হৈ যায়, এনেই টুকটাকে চলে, ইমান বেছি ভাল নহ'লেও।
কি কি কাপোৰ আনিছে আপুনি? আপোনাৰ এইবিলাক আপোনালোকৰ ভাষাত বেলেগ হ'ব চাগে।
এইটো হ'ল আপোনাৰ বড়ো আৰনাই বুলি কয়, হা, তাৰপিছত এইখন হ'ল আপোনাৰ গাৰো আৰনাই বুলি কয়, মাফলাৰ বুলি কয়। গাৰো জনগোষ্ঠীৰ ডগমাণ্ডা আছে, ডগমাণ্ডা যিটো ট্ৰেডিচনেল বুলি কয়, যিটো নেকি আমি ইউজ কৰোঁ, সেই ট্ৰেডিচনেলটো হয়। এইটো আমাৰ ছচাইটিৰ তৰফৰ পৰা, কিন্তু দোকানটো মোৰ নিজৰ পাৰ্চনেলি হয়, কিন্তু আমি প্ৰডাকশ্যনবিলাক কোপাৰ্টিৰ পৰা, আমাৰ নিজৰ ছচাইটি যিটো আছে তাৰে পৰা লৈ আহোঁ, কিন্তু মোৰ নিজৰ হয়।
গামোচা দেখিলো, হাতে বোৱা গামোচা দাম কিমান?
এইটো বেছি দাম নহয় ছাৰ, কাৰণ বিক্ৰী বাতি ইমান ভাল নহয় নহয়, 300 দি দিওঁ। মই একচুৱেলি এনে মই হেল্পাৰ হিচাপে 3 কৰিছো, কিন্তু নিজস্ব ভাৱে এই বছৰে মই ষ্টাৰ্টিং কৰিছো। বিক্ৰী ইয়াতে সিমান বিক্ৰী নাই ছাৰ, অফ চাইডত পৰিছে, হলেও লাষ্ট ইয়াৰ যেতিয়া আমি আহিছিলো তেতিয়া বিক্ৰী সিমান বেয়া নাছিলে, কিন্তু এই বছৰ বহুত বেয়া।
নিৰু শইকীয়া।
হয়, আপুনি ক'ৰ পৰা আহিছে কওকচোন?
নগাঁও বেবেজীয়া।
নগাঁও বেবেজীয়া পৰা।
বোৱা কটা সমবায়খনত, বেবেজীয়া বোৱা কটা সমবায়, আৰু আমাৰ সমবায়খনত 100 গৰাকী মহিলা আছে, তেখেতসকলে আমাৰ আধি হিচাপে কাপোৰ দিওঁ, কাপোৰ আধা কাপোৰ আমাক দিয়ে আৰু আধা কাপোৰ তেখেতসকলে লয়। সেই হিচাপে আমাৰ বোৱা কটা সমবায়খন চলাই আছোঁ। পাইছিলোঁ, আমি সাহায্য এটা পাইছিলোঁ। তেতিয়া মই বৰ্তমান ছেক্ৰেটৰী নাছিলোঁ, বেলেগ এগৰাকী আছিল। মই অলপ দিন হৈছে হোৱা, মই ইমান উন্নতিৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। তেওঁ নাম মাত্ৰ মই কৰি আছোঁ, জনা যায়, সেইকাৰণে মই মানে কৰিহে আছোঁ।
এৰিয়া কাপোৰ এখনো দেখিলে, এখন কি
এৰিয়া মানে আমাৰ মাহঁতে বহুত দিনতে বোৱা এৰিয়া কাপোৰ।
দাম কিমান এখনৰ?
এইখনৰ দাম 5,000।
ছোৱালী
মানে ছোৱালী বিয়া দিলো, ল'ৰাটো মানে অকস্মাত দুৰ্ঘটনাত মৃত্যু হ'ল, আৰু পৰিয়াল আছে। মই মানে এনেকে বোৱা কটা কাপোৰ বেছি মই যেনে তেনে চলি আছো। ভাল লাগে,
অভিজ্ঞতাও হয়। কি কৰে
এই মানুহজনে? ব্যৱসায় কৰিছিল, এতিয়া মানে হাৰ্টৰ প্ৰব্লেম হোৱাৰ কাৰণে একো কৰিব নোৱাৰা হ'ল,
ঘৰতে থাকে।
ঘৰতে থাকে।
মোৰ নামটো দীপাংকৰ বৰা।
আমি আচাৰ দেখিলোঁ, গামোচা দেখিলোঁ, অকণমান কওকচোন।
এইটো আমাৰ সেৱা বিকাশ ফাউণ্ডেশ্যন হয়, আমাৰ হেড অফিচ গুৱাহাটীত আছে আৰু আমাৰ নগাঁৱত ব্ৰাঞ্চ অফিচ আছে। আমি মাছৰুমৰ কাম কৰি আছোঁ, মাছৰুমৰ কাম কৰি আছোঁ। এইটো আমাৰ চিলিণ্ডাৰ হয়, মাছৰুম আৰু ইয়াৰ স্পন হয়, এইখিনি দি পেলাই আমাৰ খেতিটো কৰা হয়। আৰু ইয়াৰ পৰা আপোনাৰ আমাৰ ফ্ৰেছ মাছৰুম ওলায় আৰু এইখিনি শুকোৱাৰ পিছত এইটো আমাৰ ড্ৰাই মাছৰুম কৰা হয়।
এতিয়া আপোনালোকৰ কিমান মানুহ জড়িত হৈ আছে?
আমি মই আছোঁ, তাৰপিছতে ভাইটি আছে আমাৰ লগত, আৰু লগতে আমাৰ দাদা এজন আছে অনুজ কুমাৰ শইকীয়া বুলি, তেওঁ গুৱাহাটীৰ হয়, আৰু তেওঁ গুৱাহাটী আৰু নগাঁও দুইটা ছাইড চম্ভালি
আছে।
আমি মুঠতে তিনিজন আছো,
তিনিজনে কাৰবাৰটো চলাই আছে।
হয় হয়।
এই মূলধন আপোনালোকৰ ঋণ লৈছে নেকি?
নাই, সেইখিনি বৰ্তমানলৈকে লোৱা নাই।
নিজৰ টকাৰে কৰিছে। আৰু পেকেটিঙৰ অৰ্ডাৰ কেতিয়া পালে আপোনালোকে?
পেকেটিঙৰ অৰ্ডাৰ আমি এনে প্ৰগ্ৰামটো এৰেঞ্জ হোৱাৰ দুদিন আগত পাইছোঁ।
সেইটো
মাছৰুম হৈছে মানে বনৰীয়া মাছৰুমটো হয়, আৰু সেইটো মানে বনত হোৱা মাছৰুমটো হ'লে কাৰণে ভয় কৰে। কিন্তু আমাৰ যিটো মাছৰুম হৈছে সেইটো ঘৰুৱা
মাছৰুম,
ঘৰতে বনায়।
প্ৰশিক্ষণ লৈছে?
প্ৰশিক্ষণ আমি দাদাৰ পৰাই প্ৰশিক্ষণ লৈছো, লৈ পেলাই আমি ইয়াতে নগাঁও।
গুৱাহাটীত কেনেকুৱা ব্যৱসায়?
গুৱাহাটীতটো তাত ভালেই চলি আছে, তেওঁলোকৰ নিজা ফাৰ্ম আছে তাতে, আৰু সেই ফাৰ্মৰ পৰাই তেওঁলোকে কামবোৰ কৰি আছে।
চেলটো
তেনেকে
অনলাইন হয়নে নে অফলাইনত?
আমাৰ দুইটাই হৈ আছে,
অনলাইনতে
অফলাইনতো হৈ আছে।
লাভালাভ?
লাভালাভটো ভালেই দেখিছোঁ, লাভালাভ কেঁচা মাছৰুমতো ভাল, ড্ৰাই মাছৰুমতো ভাল।
ফোন নম্বৰ এটা কৈ দিয়ক।
মোৰ নম্বৰটো দি দিছোঁ, 9365100156। এইটো নম্বৰতে যদি কোনোবাই ফোন কৰে তো আমি হেল্প কৰিব পাৰিম তেওঁলোকক।
দাদা আপোনাৰ নামটো?
মোৱা চাংবা।
ক'ৰ পৰা আহিছে?
মই নাগালেণ্ড পৰা আহিছোঁ।
নাগালেণ্ডৰ পৰা আহিছে? কি আনিছে আপোনাৰ? দা দেখিলোঁ বহুত।
বোৱা কাপোৰ আনিছে, চাপল বনোৱা, হাতত বনোৱা আনিছে। আমাৰ নাগা ট্ৰেডিশ্যনেলত ৱাচকোট, শ্বাৱল, নেকটাইড, মফলাৰ, হাতত বনোৱা পেক আনিছোঁ, কেইটা চেছ হৈ গৈছে, অকণমান আছে।
কিমান আহিছে মানুহ আপোনাৰ?
আমাৰ দুইটা আছে, দুইটা দোকান আহিছে।
শ্ৰোতাসকল, এয়া আছিল ভাৰত চৰকাৰৰ হস্ততাঁত বস্ত্ৰ উন্নয়ন আয়ুক্তৰ সৌজন্যত আৰু তিৱা স্বায়ত্ব পৰিষদৰ সহযোগত, লগতে নৰ্থ ইষ্ট পিপুল ডেভেলপমেণ্ট ফেডাৰেশ্যনৰ উদ্যোগত ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলাত উদ্যোক্তাসকলৰ লগতে ব্যৱসায়ীসকলৰ লগত হোৱা কথা বতৰা। আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।